বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নিৰ্বাচন আয়োগে আজি নতুন দিল্লীত সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্যসভাত কালি তেওঁ দিয়া বক্তব্য কংগ্ৰেছে বিকৃত কৰা বুলি অভিযোগ তোলে। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আৰক্ষীৰ আধুনিকীকৰণৰ বাবে সৰ্বমুঠ 4,846 কোটি টকা ব্যয়ত অনুমোদন জনাইছে আৰু সাহিত্য একাডেমীয়ে আজি নতুন দিল্লীত এই বছৰৰ সাহিত্য একাডেমী বঁটাসমূহ ঘোষণা কৰিছে। নিৰ্বাচন আয়োগে আজি নতুন দিল্লীত সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে। মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু ডঃ সুখবীৰ সিং সান্ধু আৰু আইন বলবৎকাৰী সংস্থাসমূহে অংশগ্ৰহণ কৰে। ইয়াৰ আগতে নিৰ্বাচন আয়োগে আজি এই সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হয়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্যসভাত কালি তেওঁ দিয়া বক্তব্য কংগ্ৰেছে বিকৃত কৰা বুলি অভিযোগ তোলে। নতুন দিল্লীত আজি দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে অভিযোগ কৰে যে কংগ্ৰেছ বি আৰ আম্বেদকাৰ আৰু সংবিধান বিৰোধী দল। জৰুৰীকালীন শাসন প্ৰৱৰ্তন কৰি কংগ্ৰেছে সংবিধানৰ মৰ্যাদা হানি কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া সংসদৰ দৰে দেশৰ শ্ৰেষ্ঠ গণতান্ত্ৰিক মঞ্চত কোনো বিষয়ে উত্থাপন কৰা হয়, সেই বিষয় সত্য আৰু তথ্যৰ আধাৰত দাঙি ধৰা উচিত। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সাহায্য প্ৰদান কৰা আঁচনিৰ অধীনত সৰ্বমুঠ 4,846 কোটি টকা ব্যয়ত অনুমোদন জনাইছে। ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীক আধুনিক প্ৰযুক্তি, অস্ত্ৰ শস্ত্ৰ আৰু যোগাযোগ সঁজুলি প্ৰদান কৰাৰ লগতে আৰক্ষী চকীসমূহ উন্নত কৰি গঢ়ি তোলা হ'ব। এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণকে ধৰি অন্যান্য আন্তঃগাঁথনিৰ গতিশীলতা আৰু নিৰ্মাণো অন্তৰ্ভুক্ত কৰা হৈছে। ডঃ বি আৰ আম্বেদকাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য বিকৃত কৰা বুলি চৰকাৰে বিৰোধী পক্ষৰ প্ৰতি অভিযোগ তোলে। সংসদ ভৱনৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ৰাজ্যসভাত শ্ৰীশ্বাহৰ বক্তব্যৰ ক্ষুদ্ৰ অংশ এটা প্ৰচাৰ হৈছে, যাৰ ফলত তেওঁৰ মন্তব্য বিকৃত ৰূপত প্ৰকাশ পাইছে। সংসদৰ দুয়োখন সদনৰ কাম কাজত ব্যাঘাত জন্মাবলৈ এই বিষয়টোক লৈ বিৰোধী পক্ষ ব্যস্ত হৈ পৰা কথাটোতো তেওঁ সজোৰে বিৰোধিতা কৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰেও এই বিষয়টো সন্দৰ্ভত কংগ্ৰেছক গৰিহণা দিয়ে। সংসদৰ বাহিৰত সংবাদ কৰ্মীৰে হোৱা কথা বতৰাত তেওঁ কয় কংগ্ৰেছে যে সদায় পিছপৰা শ্ৰেণীৰ লোকৰ বিৰোধিতা কৰি আহিছে, সেই কথা শ্ৰীশ্বাহে উদঙাই দি আহিছে। তেওঁ এইবুলিও অভিযোগ কৰে যে কংগ্ৰেছৰ শাসনকালত আম্বেদকাৰক ভাৰতৰত্ন সন্মান প্ৰদান কৰা হোৱা নাছিল। ইয়াৰ পূৰ্বে সংসদ ভৱনৰ চৌহদত বিৰোধী দলৰ সদস্যসকলে ডঃ বি আৰ আম্বেদকাৰ সন্দৰ্ভত শ্ৰীশ্বাহৰ মন্তব্যৰ বিৰোধিতা কৰে। কংগ্ৰেছ, ডি এম কে, বাওপন্থী, আৰ জে ডি, আপ আৰু আন দলৰ সদস্যসকলে এই প্ৰতিবাদত যোগদান কৰে আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, ডি এম কেৰ সাংসদ টি আৰ বালু আৰু আৰ জে ডিৰ মনোজ ঝাও এই প্ৰতিবাদত অংশ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীখাৰ্গে গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ অভিযোগ তোলে যে শ্ৰীশ্বাহৰ বক্তব্যই ভাৰতীয় সংবিধানৰ প্ৰণেতাগৰাকীক অপমানিত কৰিছে। বিৰোধী দলপতি ৰাহুল গান্ধীয়েও শ্ৰীশ্বাহৰ বক্তব্যক আক্ৰমণৰ লক্ষ্য কৰি লয়। সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ চৰকাৰে সংবিধানক অৱমাননা কৰা বুলি অভিযোগ তোলে। তেওঁ এইবুলিও কয় যে বিজেপি দল ডঃ আম্বেদকাৰৰ আদৰ্শৰ পৰিপন্থী। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
সাহিত্য একাডেমীয়ে আজি নতুন দিল্লীত এই বছৰৰ সাহিত্য একাডেমী বঁটাসমূহ ঘোষণা কৰিছে। আজি ঘোষণা কৰা 21টা ভাৰতীয় ভাষাৰ ভিতৰত অসমীয়া ভাষাত ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতিক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বড়ো ভাষাৰ উপন্যাসিক অৰণ ৰাজক এই বছৰৰ সাহিত্য একাডেমীৰ বাবে নিৰ্বাচিত কৰা হৈছে। হাওবাম সত্যৱতী দেৱীক তেওঁৰ কাব্য সংকলনৰ বাবে মণিপুৰী ভাষাত এই বছৰৰ সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। দীপক কুমাৰ শৰ্মাক সংস্কৃত ভাষাৰ কাব্যগ্ৰন্থৰ বাবে, বৈষ্ণৱচৰণ চামালাক উৰিয়া ভাষাৰ গদ্য ৰচনাৰ বাবে, গগন গিলক হিন্দী ভাষাৰ কাব্যগ্ৰন্থৰ বাবে, ইষ্টাৰিং কিৰেক ইংৰাজী ভাষাৰ উপন্যাসৰ বাবে এই বছৰৰ সাহিত্য একাডেমী বঁটাৰ বাবে বাছনি কৰা হৈছে। বাংলা, ডোগ্ৰী আৰু উৰ্দু ভাষাৰ বাবে সাহিত্য একাডেমীৰ বঁটা পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা হ'ব বুলি সাহিত্য একাডেমীয়ে প্ৰকাশ কৰিছে। এই বঁটাত আছে নগদ 1,00,000 টকা, এখন তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰ। অহা বছৰৰ 8 মাৰ্চত নতুন দিল্লীৰ কামানী প্ৰেক্ষাগৃহত সাহিত্য একাডেমী বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণেৰে সম্প্ৰীতি গঢ়ি তোলাৰ উদ্দেশ্যে বৌদ্ধ, জৈন আৰু আন ধৰ্মৰ লোকৰ সমস্যাৱলীৰ বিষয়ে আলোচনা কৰিবলৈ আজি এখন সৰ্বধৰ্ম সংবাদ অনুষ্ঠিত কৰে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে 2021 চনৰ পৰা এতিয়ালৈকে 38খন এনে বৈঠক অনুষ্ঠিত কৰা হৈছে। ইয়াৰ ভিতৰত দেশৰ জৈন আৰু বৌদ্ধ সম্প্ৰদায়ৰ মাজত এনে 5খন বৈঠক অনুষ্ঠিত কৰা হয়। এই বৈঠকসমূহত বুদ্ধগয়া মন্দিৰৰ পৰিচালনা, জৈন বিহাৰসমূহৰ নিৰাপত্তা, পালি ভাষাৰ বিকাশ, আওহতীয়া অঞ্চলত থকা বৌদ্ধ মঠ মন্দিৰসমূহৰ বিদ্যালয় আৰু সমূহীয়া ভৱন নিৰ্মাণ আদি বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জৈন আৰু বৌদ্ধ সম্প্ৰদায়ৰ ধাৰ্মিক পৰ্যটনৰ অংশস্বৰূপে কৰ্ণাটক, লেহ, লাডাখ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, দিল্লী, পাঞ্জাব, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড আৰু ৰাজস্থানৰ বিভিন্ন স্থানলৈ তীৰ্থভ্ৰমণৰ ব্যৱস্থা কৰা হয়। শ্ৰীৰিজিজুৱে কয় যে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত 3টা স্বায়ত্তশাসিত সংস্থা, লেহৰ কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান, নালন্দাৰ নৱ নালন্দা মহাবিহাৰ, সাৰনাথৰ উচ্চমানৰ তিব্বতীয় অধ্যয়নৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানক ইতিমধ্যে বিশ্ববিদ্যালয় পৰ্যায়ৰ স্বীকৃতি দিয়া হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ইজৰাইলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গিডিয়ন ছাৰৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। এই বাৰ্তালাপৰ বিষয়ে প্ৰকাশ কৰি ইজৰাইলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সেই দেশৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়ে জয়শংকৰক অৱগত কৰে বুলি জানিবলৈ দিয়ে। দুয়ো দেশৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি আৰু শক্তিশালী কৰাৰ বাবেও দুয়োগৰাকী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সন্মত হয় বুলিও ডঃ জয়শংকৰে সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰকাশ কৰে। কুৱেইটত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 21 ডিচেম্বৰত দেশখনৰ ৰাজধানী কুৱেইট চিটিত উপস্থিত হ'ব। কুৱেইটৰ আমিৰ শ্বেখ মেছাল আল আহমেদ আল জাবেৰ আল চাহাবৰ আমন্ত্ৰণক্ৰমে দেশখন ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব যোৱা 43 বছৰত সেই দেশ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কুৱেইটৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। উল্লেখযোগ্য যে কুৱেইটত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল হৈছে দেশখনত থকা প্ৰধান প্ৰৱাসী অধিবাসী। শ্ৰীমোদীৰ এই ভ্ৰমণে দুয়ো দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজৰ মৈত্ৰীপূৰ্ণ সম্পৰ্কও অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথৰ কাষত ধাতুৰে নিৰ্মিত দুৰ্ঘটনাৰোধক স্থাপনৰ বাবে নিৰ্ধাৰিত নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ ঠিকাদাৰসকললৈ নিৰ্দেশনা জাৰি কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ এটা বিবৃতিত নিৰ্দেশনা অনুসৰি ঠিকাদাৰসকলে দুৰ্ঘটনাৰোধকৰ বাবে যোগান ধৰা সামগ্ৰী ক্ৰেছ টেষ্ট ৰিপৰ্টত দিয়াৰ দৰে বিশেষ হ'ব লাগিব আৰু প্ৰস্তুতকাৰীয়ে প্ৰদান কৰা পদ্ধতি অনুসৰি স্থাপন কৰিব লাগিব বুলি প্ৰকাশ কৰে। আন্দামান নিকোবৰ দ্বীপপুঞ্জ দ্বীপসমূহৰ নাম দেশৰ মহান বীৰসকলৰ নামেৰে নামাকৰণ কৰিবলৈ লোৱা পদক্ষেপে ভৱিষ্যৎ প্ৰজন্মক সেই মহান বীৰসকলৰ সেৱা আৰু ত্যাগৰ বিষয়ে অৱগত কৰোৱাৰ এটা মহান প্ৰয়াস বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে ঘাই শিপাৰ সৈতে যুক্ত হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি পুনৰ এবাৰ পঢ়ি দিছো। নিৰ্বাচন আয়োগে আজি নতুন দিল্লীত সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্যসভাত কালি দিয়া বক্তব্য কংগ্ৰেছে বিকৃত কৰা বুলি অভিযোগ তোলে। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আৰক্ষীৰ আধুনিকীকৰণৰ বাবে সৰ্বমুঠ 4,846 কোটি টকা ব্যয়ত অনুমোদন জনাইছে আৰু সাহিত্য একাডেমীয়ে আজি নতুন দিল্লীত এই বছৰৰ সাহিত্য একাডেমী বঁটাসমূহ ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।